এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10,600 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে অসমক শক্তিশালী কৰি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য, নগাঁৱৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বন বিভাগক শীঘ্ৰেই তদন্তৰ নিৰ্দেশ, আৰু ডুবাইত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ ভাৰতক 191 ৰাণত পৰাস্ত। এতিয়া শুনক বিতং বাতৰি। কৃষকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ সুবিধাৰ্থে চৰকাৰে ভালেমান পদক্ষেপ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি মন্তব্য কৰে। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শ্ৰীমোদীয়ে কয় যে 2014 চনত দেশত সাৰ উৎপাদন 225 লাখ মেট্ৰিক টন হোৱাৰ পৰিৱৰ্তে বৰ্তমান এই উৎপাদন 306 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি সাৰ উৎপাদনত সম্পূৰ্ণ আত্মনিৰ্ভৰ হবলৈ নতুন নতুন উৎপাদন ক্ষমতা গঢ়ি তোলাৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা চলাই যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰায় 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নামৰূপৰ এই প্ৰকল্পত বছৰি 12 লাখ মেট্ৰিক টনতকৈ অধিক সাৰ প্ৰস্তুত হ'ব।
बारह लाख मैट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यही होगा तो सप्लाई तेज होगी, लॉजिस्टिक का खर्चा घटेगा। साथियों, नामरूप की ये यूनिट रोजगार स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के शुरू होते ही अनेकों लोगों को यहीं पर स्थायी नौकरी भी मिलेगी। इसके अलावा जो काम प्लांट के साथ जुड़ा होता है, मरम्मत हो, सप्लाई हो, कंस्ट्रक्शन का बहुत बड़ी मात्रा में काम होगा, यानी अनेक काम होते हैं, इन सब में भी यहां के स्थानीय लोगों को और खास करके मेरे नौजवानों को रोजगार मिलेगा।
কৃষকসকলৰ হিত সাধনৰ ক্ষেত্ৰত চৰকাৰ অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃষকসকলৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে তাৰ বাবে ইউৰিয়া আমদানিৰ ব্যয় চৰকাৰে বহন কৰে। দেশত বছৰি প্ৰয়োজন হোৱা 380 লাখ মেট্ৰিক টন ইউৰিয়াৰ বিপৰীতে বৰ্তমান 306 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হয় বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।
প্ৰায় 40টা বছৰ ধৰি নামৰূপত চতুৰ্থ সাৰ কাৰখানা পাবৰ বাবে আবেদন জনাই আহিছিল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়পতি যুৱ ছাত্ৰ পৰিষদৰ লগতে নামৰূপৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আহিছিল। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি চতুৰ্থটো নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে আৰু ইয়াৰ উৎপাদনৰ ফলত কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বজাৰে যে এই সাৰ কাৰখানা দখল কৰিব এনে নহয়, এই ইউৰিয়াই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত বিদেশতো বজাৰ সৃষ্টি কৰিব, যাৰ ফলত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নিবনুৱা সংস্থাপন পাব আৰু সেইবাবে সেই লক্ষ্যৰে এই সাৰ কাৰখানা নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমে আজি বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা হৈছে বছৰি 12,70,000 মেট্ৰিক টন আৰু ইয়াৰ পৰা প্ৰতিদিনে 2,200 মেট্ৰিক টন এমনিয়া আৰু 3,850 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। 10,600 কোটি টকা ব্যয়েৰে 2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25 গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860 গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰে। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগক শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্ৰতিকূল বতৰ, বিশেষকৈ ঘন কুঁৱলি পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি পুৱতি নিশা 2:17 নামনিমুৱা চাইৰাং নতুন দিল্লী ৰাজধান এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু 1টা গুৰুতৰভাৱে আহত হয়। পাছত এই হাতীটোৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰ ভিতৰত 2টা দঁতাল হাতী আৰু 1জনী গৰ্ভৱতী হাতীকে ধৰি 5জনী মাইকী হাতী আছিল। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত আছে আৰু এনে ঘটনাত বহু লোকৰ আৰু হাতীৰো প্ৰাণহানি হৈছে। ইপিনে বিগত 5 বছৰত ৰাজ্যখনত ৰেলৰ খুন্দাত 24টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। 2019-20 বৰ্ষত 2টা, 2020-21 বৰ্ষত 5টা, 2021-22 বৰ্ষত 8টা আৰু 2022-23 বৰ্ষত 7টা বনৰীয়া হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছিল। একেদৰে 2023-24 বিত্তীয় বৰ্ষত 2টা বনৰীয়া হাতীৰ মৃত্যু হয়। যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত আজি ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী এখন প্ৰদৰ্শনী আৰু বিক্ৰী মেলা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ধীৰেণ তামুলীৰ শিক্ষাৰ পৰা উপাৰ্জনলৈ শীৰ্ষক বাণীৰে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰীসকলে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী, হস্ততাঁত, হস্তশিল্প, আ অলংকাৰ, চিত্ৰকলাকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমৰ পৰীক্ষা শেষ হোৱাৰ পাছত ছাত্ৰীসকলক বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ অন্তত এই প্ৰদৰ্শনী মুকলি কৰা হয়। বিশ্বনাথ আৰক্ষীয়ে আজি বেজালী নামত ৰাইজক প্ৰবঞ্চনা কৰা উত্তৰ লখিমপুৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। নুৰুদ্দিন খান পাল নামৰ এই লোকজনে দীৰ্ঘদিন ধৰি বেজালী কৰাৰ চলেৰে বহু লোকক নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ প্ৰৰোচিত কৰি আহিছিল। লোকজনে আয়ুৰ্বেদিক চিকিৎসা কৰাৰ নামত বহু লোকক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাৰো অভিযোগ উঠিছে। এই অভিযোগ মৰ্মে বিশ্বনাথ জিলাৰ গহপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰা হয়। বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ডুবাইৰ আইচিচি একাডেমী গ্ৰাউণ্ডত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি পাকিস্তানে ভাৰতক 191 ৰাণৰ ব্যৱধানত পৰাজিত কৰে। টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 347 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে 26 অভাৰ 2টা বলত 8টা উইকেট হেৰুৱাই 156 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথম 2খন খেল বিশাখাপট্টনমত আৰু বাকী 3খন খেল তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটনপুৰ অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10,600 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে অসমক শক্তিশালী কৰি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। নগাঁৱৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী, বন বিভাগক শীঘ্ৰে তদন্তৰ নিৰ্দেশ আৰু ডুবাইত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ ভাৰতক 191 ৰাণত পৰাস্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।